এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাৰ্যসূচী গ্ৰহণ কৰা হয়। ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 50 গৰাকী যুৱ প্ৰতিভাধৰক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত পৰিৱৰ্তিত ইতিবাচক পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে ভাৰতবৰ্ষৰ উজ্জ্বল ভৱিষ্যতৰ সপোন দেখা স্বামী বিবেকানন্দই নিজৰ জীৱন কালতেই নহয় এতিয়াও তেওঁৰ বাণীসমূহেৰে যুৱ সমাজক প্ৰেৰণা যোগাই আছে। স্বামী বিবেকানন্দ এখন নতুন ভাৰত গঢ়াৰ বাবে জনোৱা আহ্বান অনুসৰি যুৱ সমাজে আধুনিক যুগৰ বিশ্বগুৰু হিচাপে ভাৰতক প্ৰতিষ্ঠিত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। দীঘলীয়া অশান্তি জৰ্জৰ পৰিৱেশৰ পাছত অসমত আশাৰ বন্তি জ্বলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে 2021 চনত হত্যা, হিংসা আৰু নিৰাশাৰ পৰিৱৰ্তে এখন শান্তি আৰু প্ৰগতিৰ অসম গঢ়িবলৈ আৰম্ভ কৰিছিল। এই প্ৰচেষ্টাৰ ফল ৰাজ্যখনে এতিয়া লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে। দ্য নিউয়ৰ্ক টাইমছ বাতৰি কাকতখনত অসম সম্পৰ্কীয় ইতিবাচক বাতৰি প্ৰকাশ পোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাকতখনে পৃথিৱীৰ 52টা উল্লেখনীয় পৰ্যটন স্থানৰ ভিতৰত অসমক চতুৰ্থ স্থান দিছে। এয়া অভাৱনীয় সফলতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে যুৱ সমাজক এই সফলতাৰ ধাৰা বহন কৰিবলৈ আহ্বান জনায়। ধুবুৰীটো স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে 10 জানুৱাৰীৰ পৰা আয়োজিত কাৰ্যসূচীৰ অংশ হিচাপে আজি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। কাইলৈ আয়োজিত মূল অনুষ্ঠানত পশ্চিমবংগৰ ৰাধাকৃষ্ণ বিবেকানন্দ সেৱাশ্ৰমৰ স্বামী বিজ্ঞানন্দ তীৰ্থই অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটীৰ খানাপাৰাত আয়োজিত 5ম অসম পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পশুপালক আৰু হাঁহ কুকুৰা পালকসকলক চৰকাৰী আঁচনিসমূহৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ৰাজ্যখনত বহনক্ষম উন্নয়ন সুনিশ্চিত কৰি বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাৰ অংশীদাৰ হবলৈও পৰামৰ্শ দিয়ে। এই মেলাই ৰাজ্যৰ যুৱ প্ৰজন্মক পশুপালন খণ্ডত থকা সম্ভাৱনা অন্বেষণৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে ভাৰতে বিগত 9 বছৰত দুগ্ধ উৎপাদন 57.62% বৃদ্ধি কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে এই বৃদ্ধিৰ বাৰ্ষিক হাৰ 6%। ৰাষ্ট্ৰীয় গোকুল অভিযানৰ অধীনত দেশখনে এই সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপৰি বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। কাইলৈ ভোগালী বিহুৰ উৰুকা। উৰুকাৰ নিশা পৰিয়াল আৰু আত্মীয় সকলোৱে মিলি আনন্দৰে এসাজ খোৱাৰ বাবে ৰাজ্যজুৰি জনসাধাৰণে প্ৰস্তুতি চলাইছে। উৰুকাৰ বাবে মাছৰ যোগান ধৰিবলৈ ৰাজ্যৰ মৎস্য ব্যৱসায়ীসকল আজিৰে পৰাই সাজু হৈছে। বৃহত্তৰ উজান বজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই কাইলৈ 70 মাছ বিক্ৰীৰ লক্ষ্য লৈছে। পৰহিলৈ বিহুৰ বাবেও ৰাজ্যজুৰি আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। পৰহিলৈ পুৱাতে ৰাজ্যবাসীয়ে মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰি বছৰটোৰ বাবে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জীয়ৰী বোৱাৰীসকলে পিঠা পনা, জা জলপান প্ৰস্তুত কৰি অতিথিসকলক আপ্যায়নৰ বাবে সাজু হৈছে। গুৱাহাটী মহানগৰীৰ বজাৰসমূহত বিহুৰ পিঠা পনা, দৈ ক্ৰীম সান্দহকে ধৰি উপাদেয় সামগ্ৰীৰে উভয় নদী হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষ্মীক আদৰি উৎসাহেৰে ভোগালী বিহু পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। দক্ষিণ কামৰূপৰ মিৰ্জাৰ অগ্ৰণী সাহিত্যিক সাংস্কৃতিক অনুষ্ঠান গণসাহিত্য সাংস্কৃতিক মঞ্চৰ উদ্যোগত অহা 17 জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত একবিংশ শিল্পী দিৱস পালনৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কেইবাগৰাকীও শিল্পীক সম্বৰ্ধনাও জনোৱা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে ৰূপকোঁৱৰৰ জীৱন সন্দৰ্ভত আলোচনা সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কোকৰাঝাৰ জিলাৰ কাছিবাৰীৰ কান্দাৰাম বসুমতাৰীৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় প্ৰয়াত গোপাল চন্দ্ৰ বসুমতাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ বৰ লাংফা ক্লাব বিজয়ী হৈছে। আজি অনুষ্ঠিত চূড়ান্ত খেলত দলটোৱে গাঁওবুঢ়া সন্থাক 1-0 গ'লত পৰাজিত কৰে। ৰাজকোটত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া ক্ৰিকেট খেলত ভাৰতীয় মহিলা দলটোৱে আয়াৰলেণ্ডক 116 ৰাণত পৰাস্ত কৰিছে। প্ৰথমে বেটিং কৰি ভাৰতে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া 371 ৰাণৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি আয়াৰলেণ্ডৰ দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটৰ বিনিময়ত 254 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেট ধৰি ভাৰতে নিজৰ ইনিংছত 5 উইকেটৰ বিনিময়ত 370 ৰাণ সংগ্ৰহ কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।